খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মাজুলী বিধানসভা সমষ্টিত আজি কেইবাটাও প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 31,952 গৰাকী সদস্যক 10,000 টকাকৈ বীজ মূলধন বিতৰণ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগেন মোহন আৰু মাজুলী বিধায়ক ভুৱন গাম উপস্থিত থাকিব। জিলাখনৰ গড়মূৰৰ মানিকা পথাৰত দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মাজুলী যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰাৰ কথা। 1,019 কোটি টকা ব্যয়েৰে এই নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব। তেওঁ 382 কোটি টকা ব্যয় সাপেক্ষ মাজুলী যোৰহাট দলং সংযোগী 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰিব। অসমমালাৰ অধীনত 695 কোটি টকা ব্যয়েৰে নিৰ্মিত 4-লেনযুক্ত 2খন পকীদলং আৰু বালিচাপৰি বঙালমৰা সংযোগী পথো তেওঁ মুকলি কৰিব। তদুপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন আৰু ছাত্ৰীনিবাস, চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, দক্ষিণ পাট সত্ৰ সংগ্ৰহালয় আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব। 2,218 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে আত্মসহায়ক গোটৰ 31,952 গৰাকী সদস্যক 10,000 টকাকৈ প্ৰদান কৰিব। কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাৰ আহ্বান মৰ্মে আজি দেশজুৰি ৰূপায়ণ হোৱা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ থকা পৰিলক্ষিত হৈছে। দেশজুৰি বেংক, বীমা, ডাকসেৱা, মহাগাণনিক বিভাগ, আয়কৰ, BSNL, বিভিন্ন ৰাজ্যিক কৰ্মচাৰী সংগঠন, তেল, কয়লা, ৰাজহুৱা কৰ্মচাৰী সংগঠন আদিৰ শ্ৰমিক কৰ্মচাৰীসকলে শ্ৰম সংহিতা প্ৰত্যাহাৰৰ দাবীত ধৰ্মঘটৰ আহ্বান জনাইছে। অসমৰ মটৰ পৰিবহণ শ্ৰমিক সংগঠনে কেইবাটাও দাবীৰে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই 24 ঘণ্টাজোৰা চকা বন্ধ ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীতো এই ধৰ্মঘটৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। মহানগৰীত পুৱাৰ ভাগৰ পৰা চিটি বাছৰ চলাচল বন্ধ আছে। খানাপাৰাৰ পৰা বিভিন্ন স্থানলৈ যাবলগীয়া দূৰণিবতীয়া গাড়ীৰ চলাচলো বন্ধ আছে। গোৱালপাৰা জিলাতো ধৰ্মঘটৰ প্ৰভাৱ পৰিছে। জিলাখনৰ মাজেৰে যোৱা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন স্থানত যান বাহনৰ চলাচল হেৰেঙা হৈ আছে। সাধাৰণ ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া লোকসংগীতৰ অডিশ্যন অথবা কণ্ঠস্বৰ পৰীক্ষা স্থগিত ৰখা হৈছে। এই পৰীক্ষা অহা 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বুলি সংগীত বিভাগে জানিবলৈ দিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত 37 সংখ্যক বাৰ্ষিক উদ্যান শস্য প্ৰদৰ্শনী তথা প্ৰতিযোগিতা আৰু মহিলা কৃষক উদ্যমী মহোৎসৱৰ আজি সামৰণি পৰিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ত চলি থকা সৰ্বভাৰতীয় সমন্বিত কৃষিজীৱী মহিলা গৱেষণা প্ৰকল্পৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাষ্ট্ৰসংঘই চলিত বছৰটো মহিলা কৃষকৰ বৰ্ষ হিচাপে কৰা ঘোষণামৰ্মে মহিলা কৃষক মহোৎসৱৰ এই কাৰ্যসূচী লোৱা হৈছে। কৃষি কাৰ্যৰ সৈতে জড়িত মহিলাসকলৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভূমিকা সম্পৰ্কে সজাগ কৰাৰ লগতে লিংগ বৈষম্য দূৰীকৰণ আৰু সমবিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচী লোৱা হৈছে বুলি সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ আৰু যোগাযোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ময়ূৰী বৰাই প্ৰকাশ কৰে।
আমাৰ ৰাষ্ট্ৰসংঘই এই যিটো 2026 বৰ্ষ, এই 26 বৰ্ষটো মহিলা কৃষক বৰ্ষ হিচাপে উৎসৰ্গিত কৰিছে আৰু সেই মহিলা কৃষক বৰ্ষৰ লগত সংগতি ৰাখি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো এটা প্ৰকল্প চলি আছে কৃষিৰতা মহিলাৰ কাৰণে, প্ৰকল্পটোৰ নাম হৈছে সৰ্বভাৰতীয় সমন্বিত কৃষিৰতা মহিলা গৱেষণা প্ৰকল্প। সেই প্ৰকল্পটোৰ অধীনত আমি এই যিটো মহিলা কৃষক মহোৎসৱ 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। 10, 11 আৰু 12 ফেব্ৰুৱাৰী তাৰিখে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ মহিলা কৃষকসকলৰ খেতিৰ ক্ষেত্ৰত হওক, ঘৰৰ ক্ষেত্ৰত হওক বা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত হওক, যিখিনি তেওঁলোকৰ অৱদান থাকে সেই অৱদানখিনি তেওঁলোকৰ যথেষ্ট পৰিমাণে আছে, কিন্তু সেইখিনি অৱদান আমি সমাজখনে স্বীকৃতি দিয়া নাই।
গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত কাইলৈৰ পৰা 17 ফেব্ৰুৱাৰীলৈ অষ্টাদশ আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত চিনে ক্লাবৰ বিষয়ববীয়ে কালি এই বিষয়ে সদৰি কৰে। এই অনুসৰি আমবাৰীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় কনকলাল বৰুৱা প্ৰেক্ষাগৃহত হ'বলগীয়া মহোৎসৱত দেশ বিদেশৰ 16খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱত গুৱাহাটী চিনে ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জনতা শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মণিপুৰৰ চলচ্চিত্ৰ পৰিচালক অৰিমাম শ্যাম শৰ্মাই মহোৎসৱ মুকলি কৰিব। পৰিচালকগৰাকীয়ে পৰিচালনা কৰা কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। তদুপৰি জাৰ্মানী, ৰাছিয়া, পৰ্তুগাল, ইৰাণ, শ্ৰীলংকা, ব্ৰাজিল, ভিয়েটনাম আৰু দেশৰ কেইবাখনো আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত আৰু কামৰূপ জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত কালিৰে পৰা এখন 3-দিনীয়া PM বিশ্বকৰ্মা প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই উদ্বোধন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।